Ella, Akashbani.
বাতৰি সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, আততায়ীৰ চুৰিৰ আঘাতত আহত চলচ্চিত্ৰ অভিনেতা ছেইফ আলী খান বৰ্তমান বিপদমুক্ত, ঘটনাৰ তদন্তৰ বাবে মুম্বাই আৰক্ষীয়ে 7টা দল গঠন কৰিছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি অভ্যাগত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমান চানমুগাৰত্নমক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে সাদৰ সম্ভাষণ জনায়, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে আজি ইয়াৰ স্পেডেক্স মিছনৰ অধীনত দুটা উপগ্ৰহ সফলতাৰে মহাকাশত সংযোজন কৰিছে। হামাছৰ সৈতে স্বাক্ষৰিত যুদ্ধ বিৰতি আৰু পণবন্দী মুক্তিৰ চুক্তিত ইজৰাইলী মন্ত্ৰীসভাই অনুমোদন জনাইছে। আৰু অষ্ট্ৰেলিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবল শাখাত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু তেওঁৰ মেক্সিকোৰ সহযোগী মিগুৱেল এঞ্জেল ৰয়েজ ভাৰেলা দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। আজি পুৱতি নিশা নিজ বাসগৃহত চোৰৰ চুৰিৰ আঘাতত আহত হিন্দী চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা ছেইফ আলী খান বৰ্তমান বিপদমুক্ত বুলি কোৱা হৈছে। মুম্বাইৰ লীলাৱতী হাস্পতালৰ চিকিৎসকসকলে অভিনেতাগৰাকীৰ দুটা আঘাতৰ অস্ত্ৰোপচাৰ আজি পুৱাৰ ভাগত সম্পন্ন কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে আজি পুৱতি নিশা প্ৰায় 2 বজাত এজন অচিনাক্ত লোক ছেইফ আলী খানৰ মুম্বাইৰ বান্দ্ৰাৰ সদগুৰু চৰণ এপাৰ্টমেণ্টৰ 12 মহলাত থকা বাসগৃহত প্ৰৱেশ কৰে। এগৰাকী বন কৰা মহিলাই এই সন্দেহজনক লোকজনক দেখা পাই চিঞৰ বাখৰ কৰে। এই চিঞৰ বাখৰ শুনি ছেইফ আলী খান তেওঁৰ শোৱনি কোঠাৰ পৰা ওলাই অহাৰ সময়ত অচিনাক্ত দুৰ্বৃত্তজনে তেওঁক চুৰিৰে ওপৰজুপুৰি আঘাত কৰে। তেওঁক ততালিকে হাস্পতাললৈ লৈ যোৱা হয়। মুম্বাই আৰক্ষীয়ে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত 7টা অনুসন্ধানকাৰী দল গঠন কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমান চানমুগাৰত্নমক আনুষ্ঠানিকভাৱে আদৰণি জনায়। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত থাকে। ৰাষ্ট্ৰপতি ভৱনত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ছিংগাপুৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দুয়োখন দেশে বহন ক্ষমতা আৰু ডিজিটেল ব্যৱস্থাৰ ক্ষেত্ৰত নতুন পথৰ সন্ধান কৰিছে। তেওঁ গুজৰাটৰ আন্তঃৰাষ্ট্ৰীয় বিত্ত মহানগৰ অৰ্থাৎ গিফ্ট চিটি আৰু ছিংগাপুৰৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ মাজত তথ্যৰ আদান প্ৰদানৰ ডিজিটেল ব্যৱস্থা অৰ্থাৎ ডাটা কৰিডৰ আৰু দুয়ো দেশৰ নবীকৰণযোগ্য শক্তি ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বিনিময়ৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে দুয়োখন দেশে এতিয়া এই ঘনিষ্ঠ সম্পৰ্কসমূহক বিস্তৃত কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিবলৈ বিচাৰিছে। তদুপৰি অৰ্ধপৰিবাহী অপৰম্পৰাগত উৎসৰ পৰা শক্তি আহৰণ আৰু গ্ৰীণ হাউছ গেছৰ নিৰ্গমন হ্ৰাসৰ লক্ষ্যৰে লোৱা ব্যৱস্থাত সহযোগিতা আৰু উন্নত উৎপাদনৰ দৰে নতুন পথৰ সন্ধান কৰা হৈছে বুলিও তেওঁ কয়। ৰাষ্ট্ৰপতি থৰমানে কয় যে ব্যৱসায় প্ৰতিৰক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত দুয়ো দেশে বহু বছৰ ধৰি সক্ৰিয় সম্পৰ্ক ৰক্ষা কৰি আছে। তেওঁ কয় যে 1965 চনত ছিংগাপুৰৰ স্বাধীনতা লাভক স্বীকৃতি দিয়া দেশসমূহৰ ভিতৰত ভাৰত অন্যতম আৰু তেতিয়াৰে পৰা দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ বিকাশ ঘটিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে ইয়াৰ স্পেডেক্স মিছনৰ অধীনত আজি দুটা উপগ্ৰহৰ সংযোজনেৰে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। 2035 চনত ভাৰতে নিজাববীয়াকৈ মহাকাশ কেন্দ্ৰ স্থাপন কৰা পৰিকল্পনাৰ ক্ষেত্ৰত আজিৰ এই সফলতা উল্লেখযোগ্য মাইলৰ খুঁটিৰূপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সফলতাৰ বাবে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাইছে। অনাগত সময়ত ভাৰত বিশ্বৰ অন্যতম শক্তিশালী মহাকাশ শক্তিৰূপে পৰিগণিত হোৱাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব অপৰিসীম বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। বিজ্ঞান প্ৰযুক্তি আৰু মহাকাশ বিভাগৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙেও এই সফলতাক অবিস্মৰণীয় বুলি উল্লেখ কৰিছে আৰু ভৱিষ্যতৰ অভিলাষী আঁচনিসমূহ সফলতাৰে ৰূপায়ণ কৰিবলৈ আজিৰ এই সফলতাই সকলোকে উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰিছে। ভাৰতে আজি ষ্টাৰ্টআপ ইণ্ডিয়া কাৰ্যসূচীৰ 9ম বাৰ্ষিকী উদযাপন কৰিছে। এই উপলক্ষে দিয়া বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চৰকাৰে দেশত ষ্টাৰ্টআপৰ এটা পৰম্পৰা গঢ়ি তোলাৰ বাবে সকলো প্ৰকাৰে চেষ্টা চলাইছে। শ্ৰীমোদীয়ে কয় যে বিগত 9 বছৰত চৰকাৰে গ্ৰহণ কৰা ৰূপান্তৰকামী কাৰ্যসূচীয়ে অগণন যুৱক যুৱতীৰ সবলীকৰণ নিশ্চিত কৰাৰ লগতে তেওঁলোকৰ উদ্ভাৱনী কৌশলৰ আধাৰত সফল ষ্টাৰ্টআপ গঢ়ি তোলা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে চৰকাৰী নীতিসমূহ ব্যৱসায়ৰ বাবে সুচল পৰিৱেশ সৃষ্টিৰ লগতে সম্পদ আহৰণৰ সামৰ্থ্য বৃদ্ধিৰ দ্বাৰা ষ্টাৰ্টআপসমূহক প্ৰতি পদক্ষেপতে সহায় আগবঢ়োৱাৰ লক্ষ্যৰে প্ৰণয়ন কৰা হৈছে। তেওঁ কয় যে চৰকাৰে দেশৰ যুৱ প্ৰজন্মৰ মাজত প্ৰত্যাহ্বান গ্ৰহণৰ সামৰ্থ্য বিকাশৰ বাবে উদ্ভাৱন আৰু নতুন ধাৰণা সৃষ্টি কেন্দ্ৰ অৰ্থাৎ ইনোভেচন এণ্ড ইনকিউবেচন চেণ্টাৰসমূহক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা লৈছে। ষ্টাৰ্টআপ ইণ্ডিয়া কাৰ্যসূচীৰ সফলতাই ভাৰতৰ বহুমাত্ৰিক আত্মবিশ্বাসপূৰ্ণ আৰু ভৱিষ্যমুখী বৈশিষ্ট্যকে প্ৰতিফলিত কৰে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক ষ্টাৰ্টআপ উদ্যমৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ আহান জনায়। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
ইজৰাইলী মন্ত্ৰীসভাই হামাছৰ সৈতে কালি দুহাত স্বাক্ষৰিত যুদ্ধবিৰতি আৰু বন্দী মুকলি চুক্তিত অনুমোদন জনাইছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানুহুৰ অধ্যক্ষতাত আজি তেল আভিভত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই চুক্তিত অনুমোদন জনোৱা হয়। ইয়াৰ আগতে কাটাৰৰ প্ৰধানমন্ত্ৰী মহম্মদ বিন আব্দুল ৰহমান আল থানিৰ মধ্যস্থতাত কালি দুহাত অনুষ্ঠিত বৈঠকত পেলেষ্টাইনৰ সশস্ত্ৰ সংগঠন হামাছ আৰু ইজৰাইলৰ মাজত বহু প্ৰতীক্ষিত যুদ্ধবিৰতি আৰু পণবন্দী মুকলি কৰা চুক্তি স্বাক্ষৰিত হয়। কাটাৰৰ প্ৰধানমন্ত্ৰী আল থানিয়ে এই যুদ্ধবিৰতি চুক্তি সম্পৰ্কত কয় যে 19 জানুৱাৰী দেওবাৰে এই যুদ্ধবিৰতি আৰম্ভ হ'ব আৰু ই 42 দিনলৈ বাহাল থাকিব। এই সময়ছোৱাত 2023 চনৰ অক্টোবৰ মাহত হামাছে ইজৰাইলৰ অভ্যন্তৰত প্ৰৱেশ কৰি যুদ্ধবন্দী কৰা ইজৰাইলী নাগৰিকসকলক মোকলাই দিব আৰু ইজৰাইলে গাজা ভূখণ্ডত মানৱীয় সাহায্য প্ৰদানত অনুমতি দিব। হামাছে ইতিমধ্যে এই চুক্তি মানি লৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই চুক্তিক আদৰণি জনাই কয় যে পশ্চিম এছিয়াত শান্তি স্থাপনৰ ক্ষেত্ৰত এই চুক্তিৰ এটা আৰম্ভণি হ'ব। তেওঁ হামাছে পণবন্দী কৰি ৰখা মাৰ্কিন নাগৰিককেইজনক প্ৰথম পৰ্যায়ত মুকলি কৰি দিয়া হ'ব বুলি বাইডেনে আশা প্ৰকাশ কৰে। আমেৰিকাৰ ভাবী ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই চুক্তিক ঐতিহাসিক বুলি অভিহিত কৰিছে আৰু তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হোৱাৰ বাবে এই সম্ভৱ হ'ল বুলি দাবী কৰিছে। আকাশবাণীৰ পশ্চিম এছিয়াৰ সংবাদদাতাই জনোৱা মতে কালি স্বাক্ষৰিত এই চুক্তিৰ বিষয়ে অধিক তথ্য প্ৰকাশিত হোৱা নাই যদিও হামাছৰ কবলত এতিয়াও 33 গৰাকী ইজৰাইলী আৰু মাৰ্কিন নাগৰিক পণবন্দী অৱস্থাত আছে। যুদ্ধবিৰতি চুক্তিৰ প্ৰথম পৰ্যায়ত ইজৰাইলৰ কাৰাগাৰত বন্দী হৈ থকা পেলেষ্টাইনী নাগৰিকৰ বিনিময়ত পণবন্দী মোকলাই দিয়া হ'ব। দ্বিতীয় পৰ্যায়ত গাজা ভূখণ্ডৰ পৰা ইজৰাইলী সেনাবাহিনীৰ সম্পূৰ্ণ প্ৰত্যাহাৰ আৰু তৃতীয় পৰ্যায়ত ধবংসস্তূপত পৰিণত হোৱা গাজাৰ পুনৰ নিৰ্মাণৰ বাবে কাটাৰৰ মধ্যস্থতাত স্বাক্ষৰিত চুক্তিত দুয়োপক্ষ সন্মত হৈছে বুলি অনুমান কৰা হৈছে। ইজৰাইল আৰু হামাছৰ মাজত স্বাক্ষৰিত যুদ্ধবিৰতি চুক্তিক ভাৰতে আদৰণি জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এটা বিবৃতিত ভাৰতৰ স্থিতিৰ বিষয়ে উল্লেখ কৰি কয় যে ভাৰত চৰকাৰে সকলো পণবন্দীৰ মুক্তি, যুদ্ধবিৰতি আৰু ইজৰাইল আৰু হামাছৰ মাজৰ সকলো সমস্যা আলোচনাৰ মাধ্যমেৰে কূটনৈতিক সমাধানৰ পোষকতা কৰি আহিছে। কালি দুহাত স্বাক্ষৰিত এই চুক্তিয়ে গাজা ভূখণ্ডত বসবাস কৰা লোকসকললৈ স্থায়ীভাৱে মানৱীয় সাহায্য যোগান ব্যৱস্থা সুনিশ্চিত কৰিব বুলি বিজ্ঞপ্তিখনত উল্লেখ কৰা হয়। সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে চতুৰ্থখন 5-জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। দলে ভাৱনা আসনখনৰ বাবে সুৰেন্দ্ৰ কুমাৰ আৰু কেৰলবাগ আসনৰ বাবে ৰাহুল ধানক মনোনীত কৰিছে। সুমেশ গুপ্তাক ৰোহিণী, বীৰেন্দ্ৰ বিদুৰীক তুগলকবাদ আৰু অৰ্জুন ভাণ্ডানাক বদৰপুৰ আসনৰ বাবে নিৰ্বাচন কৰিছে। ইয়াৰ পূৰ্বে দলটোৱে 16-জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল। এই পৰ্যন্ত কংগ্ৰেছ দলে 70-জনীয়া বিধানসভা আসনৰ বাবে 68 গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। উল্লেখযোগ্য যে অহা 5 ফেব্ৰুৱাৰীত দিল্লী বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে 8 ফেব্ৰুৱাৰীত ভোট গণনা কৰা হ'ব। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত আজিৰ পৰা অহা মাহৰ 24 তাৰিখলৈ বিশাল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। সংস্কৃতিৰ মহাকুম্ভ নামেৰে অভিহিত এই সাংস্কৃতিক অনুষ্ঠানত দেশৰ চহকী তথা বৰ্ণিল সংস্কৃতিৰ ধাৰা প্ৰতিফলিত হ'ব। দেশৰ বিখ্যাত শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। বিখ্যাত শিল্পী শংকৰ মহাদেৱনে আজিৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সংস্কৃতি আৰু আধ্যাত্মিকতাৰ লগতে এই মহাকুম্ভই পৰিৱেশ সুৰক্ষাৰো বাৰ্তা বহন কৰিছে। প্ৰয়াগৰাজত অহা 31 জানুৱাৰীত সেউজ মহাকুম্ভ অনুষ্ঠিত হ'ব। অষ্ট্ৰেলিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছ শাখাত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু তেওঁৰ মেক্সিকোৰ সহযোগী মিগুৱেল এঞ্জেল ৰেয়েছে ভাৰেলা দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ এখন খেলত বালাজী আৰু ভাৰেলাৰ যুটীয়ে কাজাখাস্তানৰ আলেকচাণ্ডাৰ নেডোভিয়েছভ আৰু নেডাৰলেণ্ডছৰ ৰবিন হাছেৰ যুটীক 6-4 আৰু 6-3 পোনপটীয়া ছেটত পৰাজিত কৰে। এইবাৰৰ অষ্ট্ৰেলিয়ান অপেন টেনিছ প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈ হিচাপে বালাজীহে প্ৰতিযোগিতাত বৰ্তি আছে। ইয়াৰ আগতে আজি ভাৰতৰ অনিৰুদ্ধ চন্দ্ৰশেখৰ আৰু পোলেণ্ডৰ কেৰল ড্ৰজেউস্কিৰ যুটী প্ৰথম ৰাউণ্ডত বছনিয়া হাৰ্ছ সে গভনিয়াৰ ডামিৰ জুমুহৰ আৰু গ্ৰীচৰ পেট্ৰছ চিচিপাছৰ যুটীৰ হাতত পৰাজিত হৈ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় লৈছে। পুৰুষৰ ছিংগলছত শীৰ্ষ বাছনিৰ নভাক জকোভিছ, কাৰ্লোছ আলকাৰাজ আৰু মহিলাৰ শাখাত আৰিয়ানা ছাবালেংকা সহজ খেলত জয়ী হৈ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। আততায়ীৰ চুৰিৰ আঘাতত আহত চলচ্চিত্ৰ অভিনেতা ছেইফ আলী খান বৰ্তমান বিপদমুক্ত। ঘটনাৰ তদন্তৰ বাবে মুম্বাই আৰক্ষীয়ে 7টা দল গঠন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি অভ্যাগত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থৰমান শ্বন মুগাৰত্নমক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে সাদৰ সম্ভাষণ জনায়। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে আজি ইয়াৰ স্পেডেক্স মিছনৰ অধীনত 2টা উপগ্ৰহ সফলতাৰে মহাকাশত সংযোজন কৰিছে। আৰু অষ্ট্ৰেলিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছ শাখাত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু তেওঁৰ মেক্সিকোৰ সহযোগী মিগুৱেল এঞ্জেল ৰয়েছ ভাৰেলা দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।